এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। নগাঁও জিলা প্ৰশাসনে আজি ৰূপহীহাট থানাৰ অন্তৰ্গত ভকত গাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে। প্ৰশাসনে 4খন বুলডোজাৰৰ সহায়ত প্ৰায় 38 বিঘা ভূমিত অবৈধভাৱে বাস কৰা 75টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে এই অভিযান চলাইছে। এই উচ্ছেদ অভিযান যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে আৰক্ষী অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হৈছে। জিলা প্ৰশাসনে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভৰ পাছতে একাংশ পৰিয়ালে ইতিমধ্যে সেই ঠাইৰে আঁতৰি গৈছে। আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হ'ব। অসম বিধানসভাৰ 6জন বিধায়ক আৰু 4জন সচিবসহ 10জনীয়া এটা দলে কালি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যোৱা দলটোৱে সন্ধিয়া হাতিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও বিভাগৰ সৈতে আলোচনাত মিলিত হয়। এই সন্দৰ্ভত শ্ৰী বসুমতাৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
আজি আমি ডি আৰ এ চি কমিটিৰ তৰফৰ পৰা নতুনকৈ গঠিত মাৰ্কেচাৰ জিলা বেগে আমাৰ উত্তৰ সামৰা জিলাৰ পৰিদৰ্শন কৰিলোঁ আৰু এই কমিটিয়ে বেগে 8টা ডিপাৰ্টমেণ্টৰ কামবিলাক আমি কেনেকৈ হৈছে চোৱাচিতা কৰোঁ। আজি এইখন জিলাত আহি মাত্ৰ 4টা ডিপাৰ্টমেণ্টৰ কাম আমি চাবলৈ সক্ষম হ'লোঁ। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগ, পিছত ৱাটাৰ ৰিচোৰ্চ, পি ডব্লিউ ডি বিল্ডিং আৰু ফৰেষ্ট, যিখিনি কাম হৈছে দুই এটা যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। ডিপাৰ্টমেণ্টৰ কিবাৰ কাৰণে হয়তো দুই এজন অফিচাৰ কাপিলিটিৰ কাৰণে হ'ব পাৰে, বাকীখিনি ঠিকেই আছে। বেগে ইয়াত যথেষ্ট সমস্যা আছে, ইয়াত বানপানীৰ সমস্যা, বৰষুণৰ সমস্যা আছে, লগতে তিনিও দিশ মেঘালয়ৰ দ্বাৰা পৰিবেশিত হয় আৰু বাকী তিনিটা দিশ বাংলাদেশৰ দ্বাৰা পৰিবেশিত আৰু বিশেষকৈ তেনেকুৱা সীমান্ত অঞ্চলত থাকিলে তো সমস্যা থাকে।
এই পৰ্যালোচনা সভাত বিভিন্ন বিভাগৰ মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়া আৰু মানকাছৰ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকে। নামনি সুবনখিৰ জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যক আদৰণি জনাই কয় যে এই প্ৰকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজতো 26,075 কোটি টকা ব্যয় সাপেক্ষে এই 2000 মেগাৱাট শক্তিসম্পন্ন বৃহৎ নদী বান্ধটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। হিচাপে খ্যাত যাদৱ পায়েঙে ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় সন্দৰ্ভত ভাষণ দিব। গোৱালপাৰা জিলাৰ বিভিন্ন অংশ যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গড়াইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। যোৰহাট জিলাৰ বামুণীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা 3 দিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 1945 চনত স্থাপিত বিদ্যালয়খনৰ 2020 চনত 75 বছৰ সম্পূৰ্ণ হয় যদিও মহাৰজত জয়ন্তীৰ অনুষ্ঠান কোভিডকালীন পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল।